এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি খাই খাই বাতৰিৰ ভিতৰত আছে দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন, লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ 105 মিনিটজোৰা দীঘলীয়া ভাষণ, পাৰমাণৱিক ফাবুকিৰ ওচৰত সেৱ নামানে বুলি প্ৰধানমন্ত্ৰীৰ দৃঢ় ঘোষণা, দেশৰ তৃতীয়খন দ্ৰুত বিকাশশীল ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ প্ৰচেষ্টা অব্যাহত, খানাপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য, ৰাজ্যৰ সকলো জিলা সদৰতে বিভিন্ন প্ৰান্তৰ স্বাধীনতা দিৱস উদযাপন, আৰু স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা, মেজৰ ভাৰ্গৱ কলিতাক ৰাষ্ট্ৰপতিৰ সেনা শৌৰ্য পদক। নমস্কাৰ, সমূহশ্ৰোতালৈ স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। সমগ্ৰ ৰাষ্ট্ৰই আজি 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দিল্লীৰ ঐতিহাসিক লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি 105 মিনিটজোৰা দীঘলীয়া ভাষণ দিয়ে। এই ভাষণে তেওঁৰ যোৱা বছৰৰ 98 মিনিটজোৰা স্বাধীনতা দিৱসৰ ভাষণৰ অভিলেখ ভংগ কৰে। শ্ৰীমোদীয়ে ভাষণৰ আৰম্ভণিতে অপাৰেচন সিন্দুৰৰ সাহসী সৈনিকসকললৈ প্ৰণিপাত জনায়। তেওঁ কয় যে এই অভিযানৰ জৰিয়তে দেশৰ সাহসী সৈনিকসকলে শত্ৰুপক্ষক যোগ্য প্ৰত্যুত্তৰ দিছে। তেওঁ কয় যে দেশৰ সশস্ত্ৰ বাহিনীয়ে পাকিস্তানৰ পূবখণ্ডৰ কেইবাশ কিলোমিটাৰ ভিতৰলৈ গৈ সন্ত্ৰাসবাদী ঘাটিসমূহ ধূলিচাত কৰে। ভাৰতে এতিয়া আৰু পাৰমাণৱিক ফাবুকিৰ ওচৰত সেৱ নামালে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে স্বাধীনতা দিৱস আশা আৰু আকাংক্ষাৰ উৎসৱ। তেওঁ কয় যে এই দিৱস 140 কোটি ভাৰতীয়ৰ সংকল্প আৰু দেশৰ সাফল্যক লৈ গৌৰৱ কৰাৰ উপলক্ষ। শ্ৰীমোদীয়ে কয় যে চৰকাৰে ভাৰতবৰ্ষক আত্মনিৰ্ভৰশীল আৰু উন্নত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে কাম কৰি আছে। তেওঁ কয় যে আত্মনিৰ্ভৰ ভাৰত বিকশিত ভাৰতৰ ভেটিস্বৰূপ আৰু সম্প্ৰতি দেশৰ সকলো ক্ষেত্ৰত আধুনিক ব্যৱস্থা গঢ়ি তোলাৰ কাম চলি আছে।
एक राष्ट्र के लिए आत्मसम्मान की सबसे बड़ी कसौटी आज भी उसकी आत्मनिर्भरता है। विकसित भारत का आधार भी है आत्मनिर्भर भारत। आत्मनिर्भरता का नाता हमारे सामर्थ्य से जुड़ा हुआ, इसलिए हमारे सामर्थ्य को बचाए रखने, बनाए रखने और बढ़ाए रखने के लिए आत्मनिर्भर होना बहुत अनिवार्य है।
দেশে শক্তি আৱশ্যকতা পূৰণৰ বাবে কেইবাখনো দেশৰ ওপৰত নিৰ্ভৰশীল বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে খণ্ডটোত আত্মনিৰ্ভৰশীলতা অৰ্জনত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে যোৱা 11 বছৰত দেশত উৎপাদিত সৌৰশক্তিৰ পৰিমাণ 30 গুণ বৃদ্ধি পাইছে। চৰকাৰে 2047 চনৰ ভিতৰত পাৰমাণৱিক শক্তি সামৰ্থ 10 গুণৰো অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে আগবাঢ়িছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। শ্ৰীমোদীয়ে লগতে দেশত যুৱ প্ৰজন্মৰ বাবে প্ৰায় 1,00,000 কোটি টকাৰে প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা প্ৰৱৰ্তন কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ব্যক্তিগত খণ্ডত প্ৰথম চাকৰি লাভ কৰা যুৱক যুৱতীসকলক 15,000 টকাকৈ প্ৰদান কৰা হ'ব। এই আঁচনিৰ অধীনত 3.5 কোটি যুৱক যুৱতীৰ বাবে কৰ্মসংস্থাপনৰ নতুন সুযোগ সৃষ্টি কৰা হ'ব বুলিও প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে দেশে মহাকাশ খণ্ডত অভূতপূৰ্ব সাফল্য অৰ্জন কৰিছে। এই সন্দৰ্ভত শ্ৰীমোদীয়ে কয় যে গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লাই আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা উভতি আহিছে আৰু তেওঁ কিছুদিনৰ পাছতে দেশলৈ আহিব। বিগত 8 বছৰত চৰকাৰে GST ব্যৱস্থাৰ গুৰুত্বপূৰ্ণ সংস্কাৰ সাধন কৰিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ ফলত দেশত কৰৰ বোজা হ্ৰাস পাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশে শত্ৰু ৰাষ্ট্ৰৰ যিকোনো প্ৰচেষ্টা ব্যৰ্থ কৰাৰ বাবে শক্তিশালী অস্ত্ৰ প্ৰণালী গঢ়ি তোলাৰ বাবে মিছন সুদৰ্শন চক্ৰ আৰম্ভ কৰিব। তেওঁ কয় যে পৰৱৰ্তী 10 বছৰত এই ৰাষ্ট্ৰীয় সুৰক্ষা ঢালৰ সম্প্ৰসাৰণ, সুদৃঢ়কৰণ আৰু আধুনিকীকৰণ কৰা হ'ব। ইয়াৰ আগেয়ে লালকিল্লাত উপস্থিত হোৱাৰ পূৰ্বে শ্ৰীমোদীয়ে ৰাজঘাটলৈ যায় আৰু জাতিৰ পিতা মহাত্মা গান্ধীলৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে। ভাৰত 2047 চনৰ ভিতৰত উন্নত অৰ্থব্যৱস্থা হোৱাৰ দিশে ধাৱমান হৈছে বুলি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে প্ৰকাশ কৰিছে। 79 সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাক সন্ধিয়া ৰাষ্ট্ৰক উদ্দেশ্যি দিয়া ভাষণত শ্ৰীমতী মুৰ্মুৱে কালি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে সামাজিক খণ্ডৰ উদ্যমৰ লগতে সৰ্বাংগীন অৰ্থনৈতিক বিকাশৰ বাবে এয়া সম্ভৱ হৈ উঠিছে। তেওঁ কয় যে অমৃতকাল অৰ্থাৎ স্বাধীনতা লাভৰ 75 বছৰৰ পৰা 100 বছৰৰ সময়ছোৱাত দেশ প্ৰগতিৰ পথত অগ্ৰসৰ হৈছে আৰু প্ৰতিগৰাকী নাগৰিকে এই ক্ষেত্ৰত সামৰ্থ্য অনুযায়ী অৱদান আগবঢ়াইছে। যুৱ প্ৰজন্ম, মহিলা আৰু দীৰ্ঘ সময় ধৰি উপান্ত শ্ৰেণীৰ আওতাত থকা সম্প্ৰদায়সমূহে বিকশিত ভাৰতৰ নেতৃত্ব বহন কৰিব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণত নিৰীহ লোকৰ হত্যাক কা পুৰুষালি ভৰা আৰু অমানৱীয় কাৰ্য বুলি অভিহিত কৰে। তেওঁ কয় যে ভাৰতে অপাৰেচন সিন্দুৰৰ জৰিয়তে নিৰ্ণায়ক আৰু দৃঢ় সংকল্পৰে এই আক্ৰমণৰ যোগ্য প্ৰত্যুত্তৰ দিয়ে। অপাৰেচন সিন্দুৰৰ প্ৰশংসা কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে ইতিহাসৰ পাতত এই অভিযান সন্ত্ৰাসবাদৰ বিৰুদ্ধে মানৱতাৰ যুঁজ নিদৰ্শন ৰূপে লিপিবদ্ধ হ'ব।
This year we had to face the scourge of terrorism. Killing innocent citizens on holiday in Kashmir was cowardly and utterly inhuman. India responded in a decisive manner and with steely resolve. Operation Sindoor showed that our armed forces are prepared to meet any eventuality when it comes to guarding the nation. With strategic clarity and technical capability, they destroyed terrorist hubs across the border.
তেওঁ কয় যে যোৱা বিত্তীয় বৰ্ষত 6.5% মুঠ ঘৰুৱা উৎপাদনৰ হাৰেৰে ভাৰত বিশ্বৰ গুৰুত্বপূৰ্ণ অৰ্থব্যৱস্থাসমূহৰ ভিতৰত সবাতোকৈ বিকাশশীল অৰ্থব্যৱস্থাৰূপে পৰিগণিত হৈছে। তেওঁ লগতে কয় যে গোলকীয় অৰ্থব্যৱস্থাত দেখা দিয়া হেঁচা স্বত্তেও দেশত ঘৰুৱা চাহিদা বৃদ্ধি পাইছে আৰু মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে তথা ৰপ্তানিও বৃদ্ধি পাইছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে তেওঁৰ ভাষণত আয়ুষ্মান ভাৰতৰ অধীনত বিভিন্ন উদ্যমসমূহে স্বাস্থ্যখণ্ডত আমূল পৰিৱৰ্তনৰ সূচনা কৰা বুলি অভিহিত কৰে। তেওঁ কয় যে এই আঁচনিৰ অধীনত ইতিমধ্যে 50 কোটিৰো অধিক লোকক সামৰি লোৱা হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে কৃত্ৰিম বুদ্ধিমত্তা কাৰিকৰী প্ৰগতিৰ পৰৱৰ্তী পৰ্যায় আৰু এই প্ৰযুক্তিয়ে ইতিমধ্যে জনসাধাৰণৰ জীৱনত ভুমুকি মাৰিবলৈ লৈছে। দেশৰ কৃত্ৰিম বুদ্ধিমত্তা সামৰ্থ্যৰ বিকাশৰ বাবে চৰকাৰে ইণ্ডিয়া AI মিছন আৰম্ভ কৰিছে বুলিও শ্ৰীমুৰ্মুৱে উল্লেখ কৰে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিখনক ঋতুপৰ্ণ বৰাৰ পৰা।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ব্যাপক উৎসাহ উদ্দীপনাৰে দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে। গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত কেন্দ্ৰীয়ভাৱে আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশ লয়। মুখ্যমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাৰ লগতে কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। এই অনুষ্ঠানত অসম আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ লগতে বিভিন্ন সুৰক্ষা বাহিনীসমূহে কুচকাৱাজ প্ৰদৰ্শন কৰে। নিজৰ ভাষণৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীয়ে স্বৰাজোত্তৰ অসমত প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈক সোঁৱৰণ কৰে। তেওঁ কয় যে বৰদলৈয়ে অসমৰ থলুৱা লোকসকলৰ সুৰক্ষাৰ লগতে প্ৰগতিৰ পথেৰে আগুৱাই নিয়াৰ ক্ষেত্ৰত বিশেষ ভূমিকা লৈছিল। ডঃ শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। অসমক দেশৰ তৃতীয়খন দ্ৰুত বিকাশশীল ৰাজ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। চাংচাৰিত উত্তৰ পূবৰ প্ৰথমখন এইমছ, গুৱাহাটীৰ প্ৰস্তাৱিত ৰিং ৰোড প্ৰকল্প, কলিয়াবৰ নুমলীগড়ত এলিভেটেড কৰিডৰ, নুমলীগড় গহপুৰ সংযোগী সুৰংগ পথৰ লগতে কেইবাটাও প্ৰকল্পৰ কথা মুখ্যমন্ত্ৰীৰ ভাষণত উল্লেখ কৰে। ৰাজ্যখনত 1500 কিলোমিটাৰ ৰেলপথৰ বৈদ্যুতিকীকৰণৰ কাম সম্পূৰ্ণ হৈছে বুলি উল্লেখ কৰাৰ লগতে অহা ডিচেম্বৰত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল উদ্বোধন কৰা হ'ব বুলি তেওঁ জানিবলৈ দিয়ে। বিকাশৰ ক্ষেত্ৰত 2020-21 বৰ্ষৰ তুলনাত 2024-25 বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন 113% বৃদ্ধি হৈছে বুলি তেওঁ উল্লেখ কৰে।
স্বাধীনতাৰ পিছৰ দশকবিলাকত ক্ৰমান্বয়ে নিশকটীয়া হবলৈ ধৰা অসমৰ অৰ্থনীতি আজি ঠন ধৰি উঠিছে। সম্প্ৰতি অসম ভাৰতৰ তৃতীয় দ্ৰুততম বিকাশশীল ৰাজ্যত পৰিণত হৈছে। ঘৰুৱা উৎপাদনৰ ক্ষেত্ৰত অসমৰ GSDP 2020-21 বৰ্ষৰ তুলনাত 113% বৃদ্ধি হৈ 2025-26 বৰ্ষত 7.25 লাখ কোটি টকা হ'বগৈ। মূলধনী ব্যয়ৰ ক্ষেত্ৰত 2020-21 চনৰ 12,000 কোটি টকাৰ তুলনাত 2024-25 বৰ্ষত এই ব্যয় দুগুণ বৃদ্ধি হৈ 26,000 কোটি টকা স্পৰ্শ কৰিছে।
আইন শৃংখলাৰ ক্ষেত্ৰত ৰাজ্যখনৰ সুস্থিৰ পৰিৱেশৰ সৃষ্টি হোৱাৰ কথা উল্লেখ কৰি তেওঁ কয় যে বিভিন্ন গোচৰৰ অভিযোগনামা দাখিলৰ হাৰ পূৰ্বৰ 47%-68% বৃদ্ধি হৈছে। একেদৰে দোষী সাব্যস্ত হোৱাৰ হাৰ পূৰ্বৰ 5.7%-ৰ পৰা চলিত বছৰত 22.1% বৃদ্ধি হৈছে। মহিলাৰ বিৰুদ্ধে পঞ্জীভূত অপৰাধমূলক গোচৰ পূৰ্বৰ 26,000ৰ পৰা চলিত বছৰত 5,000লৈকে হ্ৰাস পাইছে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। বাল্য বিবাহ ৰোধৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা উল্লেখনীয় পদক্ষেপৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে এই গোচৰসমূহত 95% অভিযোগনামা দাখিল কৰা হৈছে। নিযুক্তিৰ ক্ষেত্ৰত মাইলৰ খুঁটি হিচাপে 121,000 অধিক যুৱক যুৱতীক স্বচ্ছতাৰে নিযুক্তি দিয়া হৈছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ জনগাঁথনিৰ ক্ষেত্ৰত সৃষ্টি হোৱা সমস্যা দূৰ কৰিবলৈ অসম চৰকাৰে চলোৱা এই উচ্ছেদ অভিযানৰ প্ৰসংগও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ এই অভিযান অব্যাহত থাকিব বুলি দৃঢ়তাৰে প্ৰকাশ কৰে। পতাকা উত্তোলন কাৰ্যসূচীৰ পাছত দিনৰ 10 বজাত গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ কাৰাবন্দী, ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠান, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়, বিবৰুৱা কৰ্কট চিকিৎসালয় আৰু যক্ষ্মা চিকিৎসালয়ৰ ৰোগীসকলৰ লগতে বিভিন্ন অনাথ আশ্ৰম, মুকবধিৰ বিদ্যালয় আদিৰ ছাত্ৰ ছাত্ৰীৰ মাজত আৰু আন ভিন ভিন অনুষ্ঠান প্ৰতিষ্ঠানত ফল মূল আদি বিতৰণ কৰা হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই স্বাধীনতা দিৱস উপলক্ষে ৰাজ্যবাসীক উদ্দেশি দিয়া ভাষণত দেশৰ বীৰ শ্বহীদসকলৰ ত্যাগ আৰু বলিদানৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। স্বাধীনতাই কেৱল আমাৰ অধিকাৰ ৰক্ষা কৰাই নহয়, ই আমাক ৰাষ্ট্ৰৰ প্ৰতি কৰ্তব্য পালনৰ সুযোগ প্ৰদান কৰে বুলি ৰাজ্যপাল শ্ৰী আচাৰ্যই উল্লেখ কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মাৰ্গদৰ্শনেৰে সমগ্ৰ দেশ আত্মনিৰ্ভৰ হোৱাৰ দিশত আগবাঢ়ি গৈছে। প্ৰধানমন্ত্ৰীৰ বিভিন্ন আঁচনি আৰু যোজনাই আমাৰ ৰাজ্যখনকো উন্নতিৰ দিশলৈ লৈ গৈছে বুলি ৰাজ্যপালগৰাকীয়ে কয়।
असम सहित संपूर्ण पूर्वोत्तर के विकास के लिए अभूतपूर्व कार्य किए हैं। पूर्वोत्तर का विकास उनकी पहली प्राथमिकताओं में रही है। पूर्वोत्तर के 8 राज्यों में अष्टलक्ष्मी की संज्ञा देना केवल वैचारिक सम्मान नहीं बल्कि क्षेत्र के प्रति प्रधानमंत्री जी का आत्मिक प्रेम का प्रतीक भी है। इस क्षेत्र के लिए भारत सरकार द्वारा रेल और सड़क कनेक्टिविटी, वायु सेवा, जलमार्ग परिवहन के साथ विकास के अनेक कार्य त्वरित गति से किए जा रहे हैं। साथ ही स्वच्छ भारत मिशन, प्रधानमंत्री आवास योजना, आयुष्मान भारत, जल जीवन मिशन, दीनदयाल ज्योति योजना, जनधन खाता, पीएम किसान सम्मान निधि जैसी योजनाओं का लाभ प्रदेशवासियों को निरंतर मिल रहा है।
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ বিভিন্ন স্থানত বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় ইত্যাদি স্থাপনে প্ৰধানমন্ত্ৰীৰ বিকশিত ভাৰত যাত্ৰাত গতি প্ৰদান কৰিছে বুলিও ৰাজ্যপালগৰাকীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন জিলাত আজি উলহ মালহেৰে স্বাধীনতা দিৱস পালন কৰা হয়। কেইবাগৰাকী মন্ত্ৰীয়ে জিলা সদৰসমূহত আয়োজিত অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। তিনিচুকীয়াত আয়োজিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মন্ত্ৰী বিমল বৰাই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। নগাঁও চহৰৰ ঐতিহ্যমণ্ডিত নুৰুল আমিন ষ্টেডিয়ামত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণ দিয়ে। নলবাৰী জিলাত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ত্ৰিৰংগ পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে দক্ষিণ হালমৰা মানকাছাৰ, অতুল বৰাই যোৰহাট, চন্দ্ৰমোহন পাটোৱাৰীয়ে কামৰূপ, যোগেন মোহনে চৰাইদেউ, অজন্তা নেওগে শিৱসাগৰ, পীযুষ হাজৰিকাই মৰিগাঁও, প্ৰশান্ত ফুকনে ডিব্ৰুগড়, নন্দিতা গাৰলোচাই বঙাইগাঁও, কৃষ্ণেন্দু পালে শ্ৰীভূমি আৰু কৌশিক ৰায়ে শিলচৰত ত্ৰিৰংগ পতাকা উত্তোলন কৰে। একেদৰে ৰূপেশ গোৱালাই লখিমপুৰ, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কোকৰাঝাৰ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদতো আজি 79 সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মুৰববী, অভিযান্ত্ৰিক শাখাৰ উপ সঞ্চালক প্ৰধান ৱালিউল্লাহ খানে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে। শ্ৰোতাসকলে পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
স্বাধীনতা দিৱসৰ সৈতে সংগতি ৰাখি কালি ৰাষ্ট্ৰপতিৰ আৰক্ষী পদসমূহ ঘোষণা কৰা হয়। এই বছৰ আৰক্ষী, অগ্নি নিৰ্বাপন, গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা সেৱাৰ মুঠ 1,090 গৰাকী কৰ্মীলৈ পদক আগবঢ়োৱা হৈছে। অসমৰ 17 গৰাকী আৰক্ষীয়ে ৰাষ্ট্ৰপতিৰ পদক লাভ কৰিছে। আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথী মহন্তলৈ উৎকৃষ্ট সেৱাৰ বাবে ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক আগবঢ়োৱা হৈছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে চলোৱা অভিযানত সাহসিকতা আৰু বীৰত্ব দেখুওৱাৰ বাবে অসম সন্তান মেজৰ ভাৰ্গৱ কলিতাসহ 15 গৰাকী প্ৰতিৰক্ষা বাহিনীৰ বিষয়াক ৰাষ্ট্ৰপতিৰ সেনা শৌৰ্য চক্ৰ পদক আগবঢ়োৱা হৈছে। উল্লেখযোগ্য যে শৌৰ্য চক্ৰ লাভ কৰা মেজৰ ভাৰ্গৱ কলিতা কামৰূপৰ পলাশবাৰীৰ বাসিন্দা। জম্মু কাশ্মীৰৰ পুলৱামা, অৱন্তিপুৰ, বদগাম, শ্ৰীনগৰৰ দৰে অঞ্চলত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযানত মেজৰ ভাৰ্গৱ কলিতাই সাহসিকতাৰ পৰিচয় দিছিল। মেজৰ কলিতাৰ নেতৃত্বত হোৱা সন্ত্ৰাসবাদ বিৰোধী অভিযানত কেইবাটাও সন্ত্ৰাসবাদী ধৰা পৰাৰ লগতে নিহত হৈছিল। পলাশবাৰীৰ অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল ভাস্কৰ কলিতাৰ পুত্ৰ ৰাষ্ট্ৰপতিৰ শৌৰ্য পদক লাভ কৰা মেজৰ ভাৰ্গৱ কলিতা। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা 8:02 এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰিব। স্বাধীনতাৰ প্ৰত্যাশা, কি পালো কি নাপালো শীৰ্ষক এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন স্থানৰ কেইবাগৰাকীও বৰ্ষীয়ান ব্যক্তিয়ে স্বৰাজোত্তৰ কালৰ অভিজ্ঞতা ব্যক্ত কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। শ্ৰোতাসকলক জনাই থওঁ যে বাতৰিৰ আধিক্যৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰ আঞ্চলিক বাতৰিৰ বাতৰি কাকতৰ শিৰোনাম পৰ্যালোচনা প্ৰচাৰ কৰা হোৱা নাই। বতৰ বতৰা স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা চৌব্বিছ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে দুই এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। দেশৰ 79 সংখ্যক স্বাধীনতা দিৱস উৎসাহ উদ্দীপনাৰে উদযাপন। লালকিল্লাৰ প্ৰাচীৰৰ পৰা ৰাষ্ট্ৰক উদ্দেশ্যি প্ৰধানমন্ত্ৰীৰ 105 মিনিট জোৰা দীঘলীয়া ভাষণ। পাৰমাণৱিক ফাবুকিৰ ওচৰত সেৱ নামানে বুলি প্ৰধানমন্ত্ৰীৰ দৃঢ় ঘোষণা। দেশৰ তৃতীয়খন দ্ৰুত বিকাশশীল ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ প্ৰচেষ্টা অব্যাহত। খানাপাৰাত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। ৰাজ্যৰ সকলো জিলা সদৰকে ধৰি বিভিন্ন প্ৰান্তত স্বাধীনতা দিৱস উদযাপন। আৰু স্বাধীনতা দিৱসত ৰাষ্ট্ৰপতিৰ আৰক্ষী পদকসমূহ ঘোষণা। মেজৰ ভাৰ্গৱ কলিতাক ৰাষ্ট্ৰপতিৰ সেনা শৌৰ্য পদক। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ এহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।